নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। প্ৰধানমন্ত্ৰীৰ কৃষক শক্তি সুৰক্ষা আৰু উত্থান মহা অভিযান অৰ্থাৎ PM কুসুম আঁচনিৰ জিলা পৰ্যায়ৰ ৰূপায়ণ আৰু নিৰীক্ষণ সমিতিৰ বৈঠক কালি ডিব্ৰুগড়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৌৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এই আঁচনিখনৰ ৰূপায়ণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে দেশৰ কৃষকসকলে সৌৰ পাম্প আৰু গ্ৰীড সংযুক্ত সৌৰ শক্তি আৰু অন্যান্য নবীকৰণযোগ্য শক্তি কেন্দ্ৰ স্থাপনৰ বাবে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। কৃষকসকলক জলসিঞ্চনৰ ক্ষেত্ৰত সৌৰ শক্তিৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা আৰু গ্ৰাম্যাঞ্চলত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL ৰাজ্যখনত এই আঁচনি ৰূপায়ণৰ কাৰ্যকৰী সংস্থা হিচাপে কাম কৰি আহিছে। অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ বাবে বাছনি লাভ কৰা চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ 31,000তকৈ অধিক হিতাধিকাৰী কালিৰে পৰা অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ পত্ৰসমূহো প্ৰতিটো অৰুণোদয় পৰিয়াললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্যসকলে অৰুণোদয় বাছনি সমিতিৰ 4গৰাকী সদস্যৰ সৈতে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ অৰুণোদয় অনুমোদন পত্ৰসমূহ বিতৰণ কৰিব বুলি চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই কালি প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৌৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিধানসভা ভিত্তিত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্যবিধি সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মবাহিনীৰ দল গঠন কৰাৰ লগতে বিভাগীয় নীতি নিয়ম সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ বিধানসভা সমষ্টিৰ ভিত্তিত মেগা স্বাস্থ্য অভিযানৰ আৰম্ভণি আৰু ৰূপায়ণ সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰা হয়। এই বৈঠকত স্বাস্থ্য বিভাগৰ সহ আয়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি জিলা স্বাস্থ্য বিষয়া আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ বিষয়া প্ৰতিনিধিসকল উপস্থিত থাকে। হোজাই জিলাৰ খাৰিখানা বিলগাঁৱত কালি খাদ্যত বিষক্ৰিয়া হৈ শিশু মহিলাসহ 20গৰাকী লোক অসুস্থ হয়। বিলপাৰ গাঁৱত পূজাৰ প্ৰসাদ খোৱাৰ পাছতে শিশু মহিলাকে ধৰি লোকসকল অসুস্থ হৈ পৰে। পূজাৰ প্ৰসাদ খোৱাৰ পাছতে গাঁওবাসীৰ মাজত পেটৰ বিষ, বমি, শৌচ আদি লক্ষণ পৰিলক্ষিত হয়। লগে লগে অসুস্থ লোকসকলক লংকাৰ জোৰাপুখুৰী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানে চিকিৎসালয়খনত শিশু মহিলাসহ কেইবাগৰাকীও লোক চিকিৎসাধীন হৈ আছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ডিব্ৰুগড়লৈ ভাবুকি কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীৰ ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াত পৰিছে। বিগত সপ্তাহত ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতা সোঁতে 80 মিটাৰ অৱশিষ্ট ভূমিৰ লগতে অঞ্চলটোৰ বহুকেইটা ঘৰ উটুৱাই নিয়ে। খহনীয়াৰ বাবে ঠাকুৰবাৰীৰ নৈপৰীয়া ৰাইজে সেই অঞ্চল ত্যাগ কৰি অন্য স্থানত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰৰ এই খহনীয়াই ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এই সুৰক্ষা বান্ধ বিচ্ছিন্ন হলে নগৰখনত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বানৰ সৃষ্টি কৰিব। ইয়াৰ কাষতেই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়কে ধৰি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ লগতে ডিব্ৰুগড় বিমান বন্দৰো আছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই এতিয়া এই অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰিছে। জলসম্পদ বিভাগে দিনে নিশাই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। বিভাগটোৱে খহনীয়াগ্ৰস্ত অঞ্চলত জিঅ'বেগ আৰু পাৰ্কোপাইন ব্যৱস্থাৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছে যদিও ব্ৰহ্মপুত্ৰৰ সুতে এই জিঅ'বেগসমূহ উটুৱাই নিছে। বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে। ফলত ডিব্ৰুগড় চহৰৰ উপৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াৰ লগতে বান সমস্যাই দেখা দিছে। অসমৰ ইতিহাসৰ অবিচ্ছেদ্য অংগ চতিয়াৰ জনসাধাৰণৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ স্মৃতিত আজি চতিয়া দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লোৱাৰ কথা। অসম বেডমিণ্টন সন্থাই আজিৰে পৰা 30 আগষ্টলৈ ৰাজ্যৰ 4খন জিলাত অস্মিতা চিটি বেডমিণ্টন লীগৰ আয়োজন কৰিছে। সন্থাৰ সম্পাদক ওমৰ ৰচিদে কালি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত খেলোৱা হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে দেশত মহিলা খেলুৱৈসকলৰ প্ৰতিভা বিকাশ আৰু উত্তৰণৰ লক্ষ্যৰে অস্মিতা আঁচনি গ্ৰহণ কৰি বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।